এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। দিল্লী বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা। ধুবুৰীৰ বামুনীত লাচিত বৰফুকনৰ নামেৰে নতুন সামৰিক ঘাটি স্থাপনৰ সিদ্ধান্ত। দিল্লীৰ কুটাঘাটৰ পাছত সামাজিক মাধ্যমত উচতনিমূলক বাৰ্তা বিয়পোৱা ৰাজ্যৰ 34 জন লোকক চিনাক্ত, 5 জনক গ্ৰেপ্তাৰ। আজি ৰাজ্যৰ শিক্ষা বিভাগত 8,000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান। 2026 চনৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাজ্যৰ 5টা বিৰোধী দলৰ সহমত প্ৰকাশ। আৰু গুৱাহাটীত চলি থকা ITF মাষ্টাৰ্ছ T200 আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ উঠিছে। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধুবুৰী জিলাৰ বামুনীত এটা নতুন সামৰিক ঘাটি স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। লাচিত বৰফুকনৰ নামেৰে নামকৰণ কৰিবলগীয়া সামৰিক ঘাটিটোৰ পৰা সীমান্তৰ প্ৰতিৰক্ষাৰ প্ৰতিটো দিশ চোৱা চিতা কৰা হ'ব। পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনে বাংলাদেশত খোপনি পুতি অসম তথা উত্তৰ পূৰ্বাঞ্চলত কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰি সীমান্ত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত বাংলাদেশ সীমান্তৰে যাতে কোনো সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীক সষ্টম কৰি তোলা হৈছে। সেনাবাহিনীৰ সূত্ৰ প্ৰকাশ কৰা অনুসৰি বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই সামৰিক ঘাটিটো স্থাপন কৰাত বিশেষ গুৰুত্ব দিছে। নতুনকৈ স্থাপন হ'বলগীয়া এই ঘাটিটোত প্ৰায় 1,500 সেনা মজুত থকাৰ লগতে যুদ্ধৰ বাবে প্ৰয়োজনীয় সকলো গোলা বাৰুদ মজুত ৰখা হ'ব। ৰাজ্য চৰকাৰে ধুবুৰীৰ বামুনীত সামৰিক ঘাটিটো স্থাপনৰ বাবে ভূমি প্ৰদান কৰিছে বুলিও সেনাবাহিনীৰ সূত্ৰ প্ৰকাশ কৰিছে। দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত বিস্ফোৰণৰ পাছত অসমত কুটাঘাটৰ আশংকা কৰি ৰাজ্য চৰকাৰেও শক্তিশালীভাৱে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে অসম এনে কুটাঘাটৰ আশংকাৰ পৰা সমূলি মুক্ত নহয় আৰু এনে যিকোনো অপচেষ্টা কঠোৰ হাতেৰে দমন কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসন সাজু আছে। সন্দেহজনক সকলো ব্যক্তি আৰু কাৰ্য নিৰীক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰি সামাজিক মাধ্যমতো চোকা দৃষ্টি ৰখা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে শেহতীয়াকৈ সংঘটিত দিল্লী বিস্ফোৰণৰ পাছতে একাংশ লোকে সামাজিক মাধ্যমত উচতনিমূলক বাৰ্তা বিয়পোৱাৰ লগতে বিভিন্ন ইমজিৰ মাধ্যমেৰে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছে। এনে কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত 15খন জিলাৰ কমেও 34জন লোকক চিনাক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইসকলৰ গতিবিধি নিৰীক্ষণৰ বাবে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়।
আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে, কিন্তু এইবাৰ দিল্লীত যিটো আমি ঘটনা দেখা পালো, অশিক্ষিত লোকে কৰা নহয়, শিক্ষিত লোকে জেহাদ কৰিছে আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এছাম লোকে ফেচবুকত স্মাইলি, থামছআপ, ভাল হৈছে বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। কামৰূপ জিলাত আমি 5গৰাকী, তামোলপুৰত 1গৰাকী, কাৰ্বি আলঙত 1গৰাকী, শোণিতপুৰত 2গৰাকী, গোলাঘাটত 2গৰাকী, বঙাইগাঁৱত 3গৰাকী, গোৱালপাৰাত 2গৰাকী, বৰপেটাত 4গৰাকী, কাছাৰত 1গৰাকী, নলবাৰীত 3গৰাকী, হোজাইত 2গৰাকী, বাক্সাত 1গৰাকী, দৰঙত 3গৰাকী, যোৰহাটত 1গৰাকী, ছাউথ চালমাৰাত 2গৰাকী আৰু কামৰূপ মহানগৰত 1গৰাকী মানুহখিনিক আমি আইডেণ্টিফাই কৰিছো।
এই ব্যক্তিসকলৰ বহিৰাজ্যৰ সন্দেহজনক ব্যক্তি অথবা সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ কথা পোহৰলৈ আহিলে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ বাবেও আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে অসম আৰক্ষীয়ে ইতিমধ্যে দৰং, গোৱালপাৰা, চিৰাং, কামৰূপ আৰু বঙাইগাঁও জিলাৰ এজনকৈ লোকক এনেধৰণৰ উচতনিমূলক মন্তব্য নাইবা কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। দিল্লীৰ লালকিল্লাৰ সমীপত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বিস্ফোৰণৰ ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুৱাক লৈ গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ সন্মানাৰ্থে মন্ত্ৰীসভাই 2 মিনিট মৌনতা অৱলম্বন কৰে। বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি দেশৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে মন্ত্ৰীসভাই একগোট হৈ সিদ্ধান্ত লৈছে। ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি শিক্ষা বিভাগত 8,000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আজি বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু উপস্থিত থাকিব। শিক্ষামন্ত্ৰী ডঃ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত 252গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণৰ উপৰি 62গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 1,275গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু 6,522গৰাকী স্নাতক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ সঞ্চালকালয়ৰ অধীনত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 28গৰাকী প্ৰবক্তা আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত 8গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ৰাজ্যৰ 5টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল গগৈ, চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, আঞ্চলিক গণমৰ্চাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, চি পি আই এমৰ নেতা বিবেক দাসকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিঙে সাংবাদিকৰ সৈতে কথা বতৰাত এইদৰে কয়।
आज बहुत एक बैठक हुई जिसमें बहुत सार्थक बात हुई है, विभिन्न मुद्दों पर चर्चा हुई है और हम सबों ने ये तय किया है कि हम साथ मिलकर आसाम प्रदेश की जो एक भावना है, आसाम के लोगों की जो भावना है, हिमंत बिस्व शर्मा की सरकार, भारतीय जनता पार्टी की सरकार जो आसाम को तोड़ने का काम कर रही है, बेचने का काम कर रही है, उसके साथ उसके लिए हम सब मिलकर लड़ाई लड़ेंगे।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত কালি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ 1 জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সৰ্বাধিক 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম 2 কোটি টকাৰ বিমান দুৰ্ঘটনাজনিত বীমা প্ৰদান কৰা হ'ব। একেদৰে সম্পূৰ্ণৰূপে বিকলাংগ হোৱা লোকসকলক সৰ্বাধিক 1 কোটি টকাৰ বীমা আৰু আংশিকভাৱে বিকলাংগলৈ 80 লাখ টকাৰ বীমাৰ সুবিধা আগবঢ়োৱা হ'ব। আঁচনিখনৰ অধীনত ন্যূনতম 10 লাখ টকাৰ ম্যাদী জীৱন বীমাৰ সুবিধাও আগবঢ়োৱা হ'ব। ৰাজ্যখনৰ ঠিকাভিত্তিক আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলকো এই আঁচনিত সামৰি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
যে জুন বেংকত আমাৰ কৰ্মচাৰীসকলৰ চেলাৰী একাউণ্ট থাকিব, তাতে আমি বেংকক কম যে আমাক জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কাভাৰেজৰ সুবিধা দিব লাগে। যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়, তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব, বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, দুৰ্ঘটনাত মৃত্যু হলে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 কোৰ তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয়, যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয়, তেতিয়া 80 লাখ টকা পৰ্যন্ত, আৰু নৰ্মেল ডেথ হলেও আমি 10 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ প্ৰিমিয়াম লাভ কৰিম।
গহপুৰত মীন পালনেৰে সফলতা লাভ কৰা অনুপ কুমাৰ শৰ্মাক মীন মন্ত্ৰালয়ৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ 14গৰাকী অগ্ৰণী মীন উদ্যমীৰ ভিতৰত অসমৰ পৰা প্ৰথমবাৰৰ বাবে শৰ্মাৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে। পৰিচালনা সমিতিখনৰ কাৰ্যকালৰ 3 বছৰৰ ভিতৰত অসম তথা উত্তৰ পূবৰ মীন পালনৰ সমস্যা সমাধানৰ বাবে সহায় কৰিব বুলি শ্ৰীশৰ্মাই মত প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ গৱেষণা প্ৰতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদৰ চাকৰি ত্যাগ কৰি জাপান, ছিংগাপুৰ আৰু থাইলেণ্ডত মৎস্য উৎপাদনৰ প্ৰশিক্ষণ লোৱা অনুপ কুমাৰ শৰ্মাই বছৰি প্ৰায় 13 কোটি টকাৰ মৎস্য উৎপাদন কৰে। ইয়াৰ জৰিয়তে তেওঁ চৰকাৰক কেইবালাখ টকাৰ আয়কৰ দি আহিছে। 2016 চনত প্ৰথমে 30 বিঘা ভূমিত মৎস্য উৎপাদনৰ ব্যৱসায় আৰম্ভ কৰা শৰ্মাই একেটা অঞ্চলত 210 বিঘা পতিত ভূমিত মৎস্য উৎপাদন কৰি সফলতা লাভ কৰিছে। ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অহা 25 নৱেম্বৰত সমাধানৰ পথ প্ৰশস্ত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তেওঁ কয় যে কালি এই বিষয়টোলৈ বহু সময় ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয় আৰু আজিও চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে আলোচনা কৰা হ'ব। পৰ্যায়ক্ৰমে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত 25 নৱেম্বৰত এই ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশটো পৰ্যালোচনাৰ বাবে গঠিত মন্ত্ৰী গোটে প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পাছতে ইতিবাচক ফল লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ইপিনে জনজাতিকৰণৰ দাবীত উজনি অসমৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ অব্যাহত আছে। তিনিচুকীয়াত কালি টাই আহোম জনগোষ্ঠীৰ 2 সহস্ৰাধিক লোকে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীলৈ অসম গণ পৰিষদ দলে সমৰ্থন আগবঢ়াইছে। কালি ডিব্ৰুগড় আৰু তিনিচুকীয়াত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই জনগোষ্ঠীকেইটাৰ সংগঠনসমূহৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰী তদাৰকী কোষে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কালি বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। গ্ৰেপ্তাৰৰ 58 দিনৰ পাছত তদাৰকী কোষে নিলম্বিত বিষয়াগৰাকীৰ বিৰুদ্ধে 1254 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামা তদাৰকী কোষে সন্নিৱিষ্ট কৰা তথ্য অনুসৰি নিজৰ বৈধ আয়ৰ উৎসৰ তুলনাত অভিযুক্ত বৰাই 458.64% অধিক সম্পত্তি অৰ্জন কৰিছিল। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে অভিযুক্তগৰাকীক জামিন মঞ্জুৰ কৰিছিল। অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সচলৰ টেনিছ প্ৰকল্পত চলি থকা ITF মাষ্টাৰ্ছ T200 আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাখনৰ পুৰুষ আৰু মহিলাৰ সকলো শাখাৰে চূড়ান্ত খেলসমূহ আজি অনুষ্ঠিত হ'ব। পুৰুষৰ 45 বছৰ ঊৰ্ধৰ একক শাখাৰ ফাইনেলত শ্লোকাভিয়াৰ পিটাৰ জাংকুস্কা জাৰ্মান খেলুৱৈ জেনিয়েল জনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
দিল্লীত শেহতীয়াকৈ সংঘটিত সন্ত্ৰাসবাদীৰ কোটাঘাতক লৈ অব্যাহত থকা তদন্ত প্ৰক্ৰিয়া, একেটা প্ৰসংগক লৈ সামাজিক মাধ্যমত উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত অসমত কেইবাজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ, 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ কেইবাটাও বিৰোধী দল ঐক্যবদ্ধ হোৱা, জনজাতিকৰণক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমে প্ৰতিদিন কাকতে চোৰাংচোৱাৰ দাবী, অপাৰেচন সিন্দুৰৰ পোতক তুলিবলৈকে জৈশৰ অভিযান, তুৰস্কৰ পৰা নিয়ন্ত্ৰিত হৈছিল দিল্লীৰ বিস্ফোৰণ শিৰোনামেৰে বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দিল্লীৰ কোটাঘাত তথা তদন্ত প্ৰক্ৰিয়া সম্পৰ্কীয় এটা বাতৰি আমাৰ অসম কাকতে, ফৰিদাবাদ শ্ৰীনগৰৰ মেডিকেলত দীৰ্ঘদিন চলিছিল কোটাঘাতৰ পৰিকল্পনা, লালকিল্লা কাণ্ডত ব্যৱহাৰ, মিলিটেৰী গ্ৰেড বিস্ফোৰক শিৰোনাম দিছে বাতৰিটো। দৈনিক অসম কাকতে টাৰ্গেট আছিল ৰেল ষ্টেচন, শ্বপিং মল, ধৰ্মীয় স্থল, সাম্প্ৰদায়িক উত্তেজনা, দেশজুৰি দুখ, বিস্ফোৰণৰ পৰিকল্পনা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত উচতনিমূলক তথা সমৰ্থনসূচক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ৰাজ্যৰ 39জনক চিনাক্ত আৰু 6জনক গ্ৰেপ্তাৰ কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বাতৰিটো অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো দ্য চেণ্টিনেল কাকতে ছাপৰ্ট ফৰ দেলহি ব্লাষ্ট, 5 এৰেষ্টেড, 34 আইডেণ্টিফাইড শিৰোনাম দিছে। পাকিস্তানৰ ভাৰত বিৰোধী কাৰ্যকলাপ তথা জেহাদীৰ আক্ৰমণ ৰোধিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কেন্দ্ৰীয় চৰকাৰে ধুবুৰীত লাচিত বৰফুকন মিলিটেৰী ষ্টেচন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2026ৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছ, এজিপি, চিপিআইএমকে ধৰি ৰাজ্যৰ কেইবাটাও বিৰোধী দল কালি সহমতত উপনীত হোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউনকে ধৰি কেইবাখনো বাতৰি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ছটা জনগোষ্ঠী জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত থকা দল সংগঠনৰ প্ৰতিবাদৰ বাতৰিটো কেইবাখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পৰৱৰ্তী সময়ত ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দিল্লী বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলত নিৰাপত্তা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা। ধুবুৰীৰ বামুনীত লাচিত বৰফুকনৰ নামেৰে নতুন সামৰিক ঘাটি স্থাপনৰ সিদ্ধান্ত। দিল্লীৰ কোটাঘাটৰ পাছত সামাজিক মাধ্যমত উচতনিমূলক বাৰ্তা বিয়পোৱা ৰাজ্যৰ 34জন লোকক চিনাক্ত, 5জনক গ্ৰেপ্তাৰ। আজি ৰাজ্যৰ শিক্ষা বিভাগত 8000ৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান। 2026ৰ বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাজ্যৰ 5টা বিৰোধী দলৰ সহমত প্ৰকাশ। আৰু গুৱাহাটীত চলি থকা ITF মাষ্টাৰ্ছ T200 আন্তৰ্জাতিক টেনিছ প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।